কৃপার সাগৰ দুই বুকী নন্দন বিফল যৌবন সফল কৰি দে গোবিন্দ ৰাম কৃষ্ণ তোৰে পৰীক্ষাৰ প্ৰশ্ন সিমানেই কঠিন সহজ কৰি দে বৈতাক দিলি বহলকৈ বাৰী বৈতাক দিলি প্ৰকাণ্ড গাড়ী বৈতাক দিলি সুন্দৰী নাৰী মোক নিদিয় কিয় মোৰ ফালে দুৰ্বল গতি চিন্তাতে টোপনি ক্ষতি মই কপালত ঘটিটো দি তোৰ বেয়া নেলাগে কিয় দে ভগৱান দে ভগৱান দে ভগৱান ফুলাই দে কপালখন ফুলাই দে কপালৰ ভিতৰত টকাখন ভৰাই দে দে ভগৱান ফুলাই দে কপালখন ফুলাই দে কপালৰ ভিতৰত টকাখন ভৰাই দে পাৰিলে জীৱন অনুপম অ' মইনা কণ তই নিৰূপম তোলে ধন সোণ কমিলেও মৰম নহয় কম সাজু হৈ থাক মুঠতে ধনী হম এই মাহতে ঘৰখন সাজি পকাকে বিয়া পাতিম বহাগতে এইবাৰ যেন ভগৱানে অকণমান দয়া কৰে জীৱন যেন ভৰি পৰে তেজে বলে ধনে ধনে বৈতাক দিলি বহলকৈ বাৰী বৈতাক দিলি প্ৰকাণ্ড গাড়ী বৈতাক দিলি সুন্দৰী নাৰী মোক নিদিয় কিয় মোৰ ফালে দুৰ্বল গতি চিন্তাতে টোপনি ক্ষতি ঐ কপালত ঘটিটো দি তোৰ বেয়া নেলাগে কিয় দে ভগৱান দে ভগৱান দে ভগৱান ফুলাই দে কপালখন ফুলাই দে কপালৰ ভিতৰত টকাখন ভৰাই দে দে ভগৱান ফুলাই দে কপালখন ফুলাই দে কপালৰ ভিতৰত টকা